চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে আমি এই বুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে, কেনে পাইছে অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ আৰু সেইবাবেই আমালৈ চিঠি লিখিবলৈ আমি সদায়েই অনুৰোধ জনাওঁ। অনুগ্ৰহ কৰি আজিয়েই দুখৰিমান লিখি পঠিয়াবচোন। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন TWR India, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন TWR India, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আপুনি যদিহে আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজি আমি অধ্যয়নৰ বাবে বাইবেলৰ আন এখন পুস্তক হাতত ল'ব খুজিছোঁ আৰু পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক। আমি এই পুস্তকখনক চমুকৈ মলাখী বুলিয়েই কওঁ। এই মলাখী পুস্তকখন হৈছে এখন ভাৱবাণীমূলক পুস্তক। ইয়াত ভৱিষ্যতে ঘটিবলগীয়া কথা কিছুমান জনাই দিয়া হৈছে। তাৰে কিছুমান ইতিমধ্যেই ঘটি গ'ল, কিছুমান ঘটিবলৈ বাকী আছে। ইয়াৰ যোগেদি আজি আমি শিকিবলগীয়া বহুখিনি কথা আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটো বাইবেল অধ্যয়নৰ অনুষ্ঠান, গতিকে অনুষ্ঠানটো শুনাৰ সময়ত লগত বাইবেলখন লৈ ল'লে ভাল হয়। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে নিশ্চয়। আহক আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোঁতা ঈশ্বৰ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত প্ৰাণ দি আমাৰ সকলো পাপৰ প্ৰায়চিত্ৰ কৰিলে আৰু তৃতীয় দিনা জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিলে। আজি তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পৰা হৈছোঁ আৰু তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছোঁ। প্ৰাৰ্থনা কৰিছো তুমি আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা আৰু আমাৰ প্ৰতিজনৰ আগত নিজকে অধিককৈ প্ৰকাশ কৰা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, মলাখী পুস্তকখনে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জৱনিকা পেলায়। মলাখী হৈছে পৃথিৱীলৈ মচীহ আহিব বুলি ভৱিষ্যৎবাণী কৰা এলানি ভাৱবাদীৰ শেষৰজন ভাৱবাদী। আমি যদি মলাখী ভাৱবাদীৰ পৰা 1000 বছৰ পিছুৱাই যাওঁ আৰু সেই সময়ৰ পৰা 10টা শতিকাৰে মলাখীলৈ আমি আগবাঢ়ি আহোঁ, তেনেহ'লে দেখিবলৈ পাম যে মচীহ যে আহিব সেই কথা ঈশ্বৰে মানুহক ক্ৰমাৎ বেছি সঘনাই ঘোষণা কৰি জনাইছিল। আৰু শেষৰ কথাখিনি আছিল এই মলাখী নামৰ লোকজনে কোৱা কথা, তেওঁৰ যোগেদি ঈশ্বৰে কোৱা কথা। মলাখীক আমি ঈশ্বৰৰ হৈ ৰেডিঅ'ত ঘোষণা কৰা মানুহ বুলি গণ্য কৰিব পাৰোঁ। তেওঁ যেন ঠিক এনেদৰে ঘোষণা কৰিছিল, ইয়াৰ পিছত আপোনালোকে শুনিবলৈ পোৱা মাতটো হ'ব যোহন বাপ্তাইজকৰ মাত, এতিয়াৰ পৰা 400 বছৰ পাছত। কোনো এটা ৰেডিঅ' কেন্দ্ৰ চিনি পাবলৈ 400 বছৰ বাট চাব লগা হোৱাটো বৰ দীঘলীয়া অপেক্ষা আছিল নিশ্চয়। মলাখী এজন বৰ আকৰ্ষণীয় চৰিত্ৰৰ ব্যক্তি, যদিও আমি তেওঁৰ বিষয়ে বিশেষভাৱে একো নাজানো। আমি দেখিবলৈ পাম যে মলাখী অতি ৰসিক মানুহ আছিল। ৰসিকতাবোধ নথকাকৈ আমি কোনো ভাৱবাদী নাইবা শিক্ষাদান কৰা ব্যক্তি হ'ব পাৰি বুলি নাভাবোঁ। আৰু যদিহে আপুনি বাইবেলত কোনো ৰসিকতা বিচাৰি পোৱা নাই, তেনেহ'লে হয়তো আপুনি বাইবেলখন ভালদৰে পঢ়া নাই বুলিহে আমি ক'ব লাগিব। আমি এই কথাটো দেখিবলৈ পাম যে মলাখী নামৰ এই মানুহজন অতি নিৰ্দিষ্টভাৱে এজন বাৰ্তাবাহকো আছিল। মলাখী নামটোৰ অৰ্থ হৈছে মোৰ বাৰ্তাবাহক। ইয়াৰ অৰ্থটো এজন স্বৰ্গদূত বুলিও কোৱা হৈছে, কাৰণ এঞ্জেল বা গ্ৰীক এঞ্জেলছ শব্দটোৰ অৰ্থ হৈছে বাৰ্তাবাহক। এঞ্জেল মানে আচলতে বাৰ্তাবাহক, মানুহো হ'ব পাৰে আৰু আচল স্বৰ্গদূতো হ'ব পাৰে। মণ্ডলীৰ আদিপিতৃ কিছুমানে আচলতে এইবুলিও বিশ্বাস কৰিছিল যে মলাখী আছিল এজন আত্মিক বাৰ্তাবাহক, অৰ্থাৎ এই পুস্তকখন এগৰাকী স্বৰ্গদূতে লিখিছিল। অৱশ্যে এই কথাটোৰ কোনো ভিত্তি নাই বুলিহে আমি ভাবোঁ। তাৰ ঠিক চৰম বিপৰীত দিশত আমি পাওঁ আধুনিক মতবাদৰ সমালোচকসকলক। তেওঁলোকে ক'ব খোজে যে মলাখী পুস্তকখনৰ লিখক কোন আমি নাজানো। তেওঁলোকে এইবুলি যুক্তি দিব খোজে যে মলাখী মানে মাত্ৰ বাৰ্তাবাহক আৰু এইটো এটা পদবী বা উপাধিহে, কোনো নাম নহয়। গতিকে এইটো আমি স্বীকাৰ কৰিবই লাগিব যে স্বৰ্গদূতৰ বিষয়ে আমাৰ জ্ঞান যিমান সীমিত, মলাখী নামৰ ব্যক্তিজনৰ বিষয়েও আমাৰ জ্ঞান সিমানেই সীমিত, বৰ বেছি আমি নাজানো। যদিহে এই পুস্তকখনৰ লেখকগৰাকীৰ নাম নাই, তেনেহ'লে এইখনেই একমাত্ৰ এনেকুৱা ভাৱবাণী পুস্তক হ'ব। কিন্তু আমি ভাবোঁ মলাখীয়ে এনেদৰে নিয়মৰ পৰা ফালৰি কাটিবলৈ নিশ্চয় নিবিচাৰিব, কাৰণ তেওঁৱেই আছিল শেষৰজন ভাৱবাদী। আমি মলাখীৰ বিষয়ে যে বেছিকৈ নাজানো তাৰ এটা কাৰণ আছে, তেওঁ আছিল এজন বাৰ্তাবাহক, ঈশ্বৰৰ পৰা এটা বিশেষ বাৰ্তা লৈ অহা বাৰ্তাবাহক। আৰু আচলতে আমি বাৰ্তাবাহকজনৰ বিষয়ে খুব বেছি জনাৰ প্ৰয়োজনো নাই। যদিহে কোনোবা পিয়ন এজনে ৰাতি 1টা বজাত আপোনাৰ দুৱাৰত টুকুৰিয়াই আপোনাৰ কাৰণে কিবা এটা জৰুৰী বাৰ্তা কঢ়িয়াই আনে, তেতিয়া আপুনি সেই পিয়নজনৰ পূৰ্বপুৰুষ কোন সেই বিষয়ে নিশ্চয় পিয়নজনক প্ৰশ্ন নকৰে। তেওঁ আপোনাক তেওঁৰ নিজৰ বিষয়ে নাইবা তেওঁৰ পৰিয়ালৰ বিষয়ে নিশ্চয় একো খবৰ নিদিয়ে, আৰু আপুনিও সেই পিয়নজনৰ বংশ পৰম্পৰাৰ বিষয়ে জানিবলৈ নিশ্চয় বেছি ইচ্ছা নকৰে। তেওঁ কোনোবা ভাল বংশৰ লোক নে সাধাৰণ পৰিয়ালৰ লোক সেই বিষয়ে আপুনি নিশ্চয় একো চিন্তা নকৰে, অন্ততঃ ৰাতি এটা বজাৰ সময়ত। জৰুৰী কথাটো হৈছে সেই পিয়নজনে কঢ়িয়াই অনা বাৰ্তাটোহে, আপোনালৈ কঢ়িয়াই অনা সেই বাৰ্তাটোহে। মলাখী এজন বাৰ্তাবাহক মাথোন, গতিকে জৰুৰী বিষয়টো হৈছে তেওঁৰ বাৰ্তাটোৰ বিষয়বস্তুখিনিহে। মাৰ্কে লিখা শুভবাৰ্তাত ঈশ্বৰৰ আত্মাই এই পদ্ধতিটো অৱলম্বন কৰা আমি দেখিছো, কাৰণ তাত প্ৰভু যীশুৰ বংশাৱলীটো দিয়া হোৱা নাই। তাৰ কাৰণটো এইয়ে যে প্ৰতিখন শুভবাৰ্তাই প্ৰভু যীশুক এটা বেলেগ দৃষ্টিকোণেৰে উপস্থাপন কৰে। মুঠিয়ে প্ৰভু যীশুক ৰজাৰ ৰূপত দেখুৱায়। যদি তেওঁ ৰজা হ'ব লাগে তেনেহ'লে তেওঁ ৰজা দায়ুদৰ বংশৰ হ'ব লাগিব। আৰু মুঠিয়ে লিখা শুভবাৰ্তাখন তেনেদৰে আৰম্ভ হৈছে। পাঠ কৰি দিছো মুঠি এক নম্বৰ অধ্যায়ৰ এক নম্বৰ পদ, যীশুৰ বংশাৱলী। অব্ৰাহামৰ সন্তান যি দায়ুদ, তেওঁৰ সন্তান যীশুখ্ৰীষ্টৰ বংশাৱলী পত্ৰ। গতিকে প্ৰয়োজনীয় কথাটো হৈছে যে যীশুখ্ৰীষ্ট দায়ুদৰ বংশৰ, কাৰণ মুঠিয়ে যীশুখ্ৰীষ্টক ৰজা হিচাপে উপস্থাপন কৰিছে। কিন্তু যেতিয়া আমি আহোঁ মাৰ্কে লিখা শুভবাৰ্তালৈ, তাত মাৰ্কে প্ৰভু যীশুক ঈশ্বৰৰ এজন দাসৰ ৰূপত প্ৰকাশ কৰিছে। গতিকে মাৰ্কে প্ৰভু যীশুৰ বংশাৱলীৰ কথাটোত মন দিয়া নাই, আৰু একো বংশাৱলী তেওঁ দিয়া নাই। এজন দাসৰ ক্ষেত্ৰত প্ৰয়োজনীয় বিষয়টো হৈছে তেওঁ কোনো এটা কাম কৰিব পাৰে নে নোৱাৰে সেইটোহে। কোনো এজন মানুহে আপোনাৰ কিবা কাম কৰিবলৈ আহিলে কামটো তেওঁ কৰিব পাৰিব নে নোৱাৰিব আপুনি সেইটোহে বেছি চিন্তা কৰিব। আৰু মাৰ্কে দেখুৱাইছে যে যীশুখ্ৰীষ্টই তেওঁক দিয়া কামটো কৰিবলৈ সমৰ্থ, আৰু সেই কামটো তেওঁ সমাধা কৰিছিল। মানুহৰ পৰিত্ৰাণৰ কাৰণে তেওঁ যি কৰিবলৈ আহিছিল সেই কাম তেওঁ সমাধা কৰিছিল। ঠিক একেদৰে বাৰ্তা কঢ়িয়াই আনোতাজনতকৈ বাৰ্তাটোহে অধিক গুৰুত্বপূৰ্ণ এই মলাখী পুস্তকখনত। মলাখীয়ে কোন সময়ত কথাবোৰ লিখিছিল সেই ক্ষেত্ৰতো অলপ মতভেদ আছে। আমি আগবঢ়াব খোজো 397 খ্ৰীষ্টপূৰ্ব বুলি, আৰু সেইটো অলপ শেহতীয়া সময়। আজিকালি কিছুমান সংৰক্ষণশীল পণ্ডিতে মত দিয়ে যে মলাখীয়ে খ্ৰীষ্টপূৰ্ব 5ম শতিকাৰ শেষ ভাগত ভাৱবাণী দিছিল, আৰু সেইটো 397 খ্ৰীষ্টপূৰ্বৰ ওচৰে পাজৰেই হ'ব, কিন্তু তাতকৈ অলপ আগতে ঘটা সময় হ'ব। কিন্তু জৰুৰী কথাটো হৈছে এইয়ে যে মলাখী আছিল নহিমিয়াৰ সময়ৰ ভাৱবাদী, যেনেকৈ হগগয় আৰু জখৰীয়া আছিল জৰুব্বাবিলৰ আৰু জিহুচুৱাৰ সময়ৰ ভাৱবাদী। এই মলাখী ভাৱবাদীয়ে ভাৱবাণীমূলক পুস্তকৰ শৃংখলাটোৰ মুখনি মাৰিছিল, যেনেকৈ নহিমিয়াই সামৰণি মাৰিছিল পুৰণি নিয়মৰ ইতিহাসমূলক পুস্তকৰ শৃংখলাটোক। মলাখীয়ে খুব সম্ভৱ নহিমিয়া শাসনকৰ্তা হৈ থাকোঁতে নাইবা তাৰ ঠিক পাছতেই ভাৱবাণীবিলাক ঘোষণা কৰিছিল। আমি এই কথাই ক'ব বিচাৰিছো যে মলাখী আছিল বাৰ্তাবাহক, বাৰ্তা ঘোষণা কৰা, বাৰ্তা কঢ়িয়াই অনা লোক, আৰু তেওঁৰ যোগেদি অহা বাৰ্তাটোহে অধিক প্ৰয়োজনীয়, অধিক গুৰুত্বপূৰ্ণ, অধিকভাৱে মন কৰিবলগীয়া কথা। তেওঁ নিজেই বাৰ্তাবাহক শব্দটো 3 বাৰ ব্যৱহাৰ কৰিছে, আৰু তেওঁ তিনিবাৰ আন আন বাৰ্তাবাহকৰ কথা অতি চকুত লগা ধৰণে উল্লেখ কৰিছে। প্ৰথমতে মলাখী দুই নম্বৰ অধ্যায়ৰ সাত নম্বৰ পদত তেওঁ লেবিক ঈশ্বৰৰ এজন বাৰ্তাবাহক হিচাপে উল্লেখ কৰিছে। পাঠ কৰি দিম পদটো, মলাখী দুই নম্বৰ অধ্যায়ৰ সাত নম্বৰ পদ, কিয়নো পুৰোহিতৰ ওঠে জ্ঞান ৰক্ষা কৰে আৰু তেওঁৰ মুখত লোকবিলাকে ব্যৱস্থা বিচাৰে, কাৰণ তেওঁ বাহিনীবিলাকৰ জিহুৱাৰ দূত। অৰ্থাৎ ইয়াত এনে এটা ভাৱ প্ৰকাশ কৰা হৈছে যে প্ৰতিজন বাৰ্তাবাহক, প্ৰতিজন সাক্ষ্য দিয়া লোক, ঈশ্বৰৰ বাক্য শিকোৱা প্ৰতিজন লোক আচলতে একোজন স্বৰ্গদূত। আচলতে তেওঁলোক ঈশ্বৰৰ একো একোজন বাৰ্তাবাহক। সাতটা মণ্ডলীলৈ সম্বোধন কৰি প্ৰকাশিত বাক্যত কোৱা কথাখিনিত এই কথাটো এনেদৰে প্ৰকাশ কৰা হৈছে। পাঠ কৰি দিম প্ৰকাশিত বাক্যৰ দুই নম্বৰ অধ্যায়ৰ এক নম্বৰ পদটো, ইফিছত থকা মণ্ডলীৰ দূতলৈ তুমি এই কথা লিখা, যিজনাই নিজৰ সোঁহাতত সাতোটা তৰা ধাৰণ কৰে আৰু সাতোটা সোণৰ দীপাধাৰৰ মাজত অহা যোৱা কৰে তেওঁ এই কথা কয়। আমি ভাবোঁ ইয়াত কোনো দূত বা স্বৰ্গদূতৰ কথা কোৱা নাই, কোনো অলৌকিক স্বৰ্গদূতৰ কথা বুজোৱা নাই। স্বৰ্গদূত বুলিলে আমি সাধাৰণতে যি বুজোঁ তেনে কোনো স্বৰ্গদূতৰ কথা ইয়াত কোৱা নাই। মণ্ডলীৰ বাৰ্তাবাহক, মণ্ডলীৰ দূত, অৰ্থাৎ ইয়াত আচলতে মানুহক বুজোৱা হৈছে, অৰ্থাৎ মণ্ডলীৰ পালকৰ কথা বুজোৱা বুলিও আমি ক'ব পাৰোঁ। মণ্ডলীৰ পালক হিচাপে কাম কৰি থকা মানুহে এই কথা জানি নিশ্চয় ভাল পাব যে তেওঁলোকক মণ্ডলীৰ স্বৰ্গদূত বুলি বিশেষভাৱে কোৱা হৈছে। পালকক বিভিন্ন নামেৰে বা উপাধিৰে মতা আমি শুনি থাকোঁ, গতিকে স্বৰ্গদূত বুলি মতা কথাটো তাৰ লগত যোগ দিলে নিশ্চয় আৰু ভাল হ'ব। দ্বিতীয়তে মলাখিয়ে মোৰ বাৰ্তাবাহক বুলি কৈ জোহন বাপ্তাইজকৰ আগমনৰ কথাটো ঘোষণা কৰিছে। মলাখী তিনি নম্বৰ অধ্যায়ৰ এক নম্বৰ পদটো পঢ়িম, তাত আমি এনেদৰে পাওঁ, চোৱা মই নিজ দূতক পঠাম আৰু তেওঁ মোৰ আগে আগে বাট যুগুত কৰিব, আৰু যি প্ৰভুক তোমালোকে বিচাৰিছা তেওঁ অকস্মাতে নিজ মন্দিৰলৈ আহিব। বাহিনীবিলাকৰ জিহুৱাই কৈছে, যিজনাত তোমালোক সন্তুষ্ট, চোৱা নিয়মটিৰ সেই দূত আহিব। জোহন বাপ্তাইজক আচলতে নতুন নিয়মৰ মলাখী যেন আছিল, আৰু মলাখীয়ে য'ত এৰি থৈ গৈছিল তাৰ পৰাই জোহন বাপ্তাইজকৰ কাম আৰম্ভ কৰিছিল। তৃতীয়তে বাৰ্তাবাহকৰ তৃতীয়টো উল্লেখ আমি পাওঁ, মলাখীয়ে খ্ৰীষ্টক ঈশ্বৰৰ প্ৰতিজ্ঞা বা চুক্তিৰ বাৰ্তাবাহক বুলি কোৱা কথাটোত। আকৌ পঢ়ি দিছো মলাখী তিনি নম্বৰ অধ্যায়ৰ এক নম্বৰ পদটো, চোৱা মই নিজ দূতক পঠাম আৰু তেওঁ মোৰ আগে আগে বাট যুগুত কৰিব, আৰু যি প্ৰভুক তোমালোকে বিচাৰিছা তেওঁ অকস্মাতে নিজ মন্দিৰলৈ আহিব। বাহিনীবিলাকৰ জিহুৱাই কৈছে, যিজনাত তোমালোকে সন্তুষ্ট, চোৱা নিয়মটিৰ সেই দূত আহিব। নিয়মটিৰ দূত, পুৰণি নিয়মত জিহুৱাৰ দূত মানে মানৱ ৰূপে জন্ম লোৱাৰ আগৰ প্ৰভু যীশুক বুজা যায়। মলাখীক কিয় বাইবেলৰ এখন প্ৰিয় পুস্তক হিচাপে আমি ধৰোঁ তাৰ কাৰণটো আপোনালোকৰো দৃষ্টিগোচৰ কৰিব বিচাৰিছো। অৱশ্যে বাইবেলৰ আন 65খন পুস্তকো আমাৰ প্ৰিয়, কিন্তু মলাখীৰ বিষয়ে আমি বিশেষভাৱে ইয়াত ক'ব বিচাৰিছো। মলাখী পুস্তকত আমি যথেষ্ট ৰসবোধ পাওঁ। সেই সময়ৰ মানুহখিনিক কথা ক'বলৈ তেনে ৰসবোধৰ নিশ্চয় প্ৰয়োজন আছিল। মলাখীয়ে প্ৰশ্নোত্তৰৰ পদ্ধতি অৱলম্বন কৰিছিল। প্ৰথমতে তেওঁ ঈশ্বৰে ইছৰাইল জাতিক সোধা প্ৰশ্ন এটা দাঙি ধৰে, তাৰ পাছত তেওঁ ইছৰাইল জাতিয়ে দিয়া উত্তৰ এটা দাঙি ধৰে অলপ বক্ৰোক্তি ভৰা কথাৰে। ইছৰাইল জাতিয়ে ঈশ্বৰক দিয়া উত্তৰ অলপ উগ্ৰ, অহংভাৱপূৰ্ণ, নিজৰ কথাকে শুদ্ধ বুলি ভবা আৰু কেতিয়াবা অলপ অপমান সূচকো। কিন্তু মলাখী ভাৱবাদীয়ে ঈশ্বৰৰ পৰা অহা কিছুমান উচিত উত্তৰ উত্থাপন কৰিছে। যিহেতু সেইবোৰ ঈশ্বৰে দিয়া উত্তৰ, গতিকে ঈশ্বৰৰ যথেষ্ট ৰসবোধ আছে বুলি আমি বুজি পাওঁ। আমি আশা কৰোঁ এই চুটি কিন্তু অপূৰ্ব পুস্তকখন আপুনিও উপভোগ কৰিব। আহকচোন এতিয়া আমি এই মলাখী পুস্তকখনৰ প্ৰথম অধ্যায়ৰ পৰা অলপ চাওঁ। এই প্ৰথম অধ্যায়টোৰ মূল বিষয় হৈছে ইছৰাইললৈ ঈশ্বৰৰ প্ৰেম আৰু পুৰোহিতসকলক তেওঁলোকৰ আচৰণৰ বাবে কৰা নিন্দা। নহিমিয়াই যিবোৰ সমস্যাৰ সন্মুখীন হৈছিল, মলাখীয়েও সেই সমস্যাবোৰৰ ক্ষেত্ৰতেই কথা কোৱা আমি দেখিবলৈ পাম। আৰু তাৰ পৰাই আমি বুজি পাওঁ যে মলাখীয়ে সেই একে সময়ছোৱাতেই কথা কৈছিল। প্ৰথম সমস্যাটো হৈছে পুৰোহিত পদবীটো অপবিত্ৰ হৈছিল, আৰু দ্বিতীয় সমস্যাটো হৈছে পৰজাতীয় লোকৰ সৈতে হোৱা বিবাহ আৰু ইছৰাইলীয়া পত্নীসকলক বিবাহ বিচ্ছেদ কৰা কথাটো। এই ক্ষেত্ৰত ঈশ্বৰে কঠোৰ ব্যৱস্থা লোৱা আমি দেখিবলৈ পাম। বিবাহ বিচ্ছেদৰ বিষয়ে ঈশ্বৰৰ বাক্যত যি কথা কোৱা আছে তাৰ ভিত্তিতেই আমিও কথা ক'ব খোজো। আৰু মলাখী পুস্তকত ঈশ্বৰে বিবাহ বিচ্ছেদৰ বিষয়টোতো কথা কৈছে। আৰু তৃতীয় সমস্যাটো হৈছে ঈশ্বৰৰ মন্দিৰলৈ দান আগবঢ়োৱা কাৰ্যটো লোকসকলে অৱহেলা কৰিছিল। ঈশ্বৰৰ প্ৰতি দান আগবঢ়োৱাৰ ক্ষেত্ৰত সকলোকে ঠগোৱা লোকসকলে ইয়াত ঈশ্বৰে কোৱা কথাখিনি শুনি নিশ্চয় বেছি ভাল নাপাব। আহক এতিয়া মলাখী প্ৰথম পত্ৰ আমি পাঠ কৰোঁ, এক নম্বৰ অধ্যায়ৰ এক নম্বৰ পদ। মলাখীৰ দ্বাৰাই ইছৰাইললৈ কোৱা যিহোৱাৰ ভাৰ বাক্য। মলাখী মানে মোৰ বাৰ্তাবাহক, তেওঁ হৈছে ঈশ্বৰৰ পৰা আপোনালৈ বাৰ্তা কঢ়িয়াই অনা পিয়নৰ নিচিনা। ইছৰাইললৈ কোৱা যিহোৱাৰ ভাৰ বাক্য, ভাৰ বাক্য মানে এটা সুধ বিচাৰ দণ্ড, ঈশ্বৰৰ পৰা অহা দণ্ড, আৰু ঈশ্বৰে তেওঁলোকক অতি চোকা ভাষাৰে ককৰ্থনা কৰিব। প্ৰিয় শ্ৰোতা, আমি ইয়াত আৰু এটা কথা মন কৰিব লাগে যে মলাখীয়ে ইছৰাইলক সম্বোধন কৰি কথা কৈছে, অৰ্থাৎ ইছৰাইলৰ গোটেই বাৰটা ফৈদক। অৰ্থাৎ এই কথাটো পৰিষ্কাৰ যে ইছৰাইলৰ কোনোটো ফৈদেই হেৰাই যোৱা নাছিল। যদিও আজি কিছুমান মানুহৰ দৃষ্টিত কোনো কোনো ফৈদ হেৰাই যোৱা যেন লাগে, আচলতে কিন্তু ইছৰাইলৰ কোনোটো ফৈদ হেৰাই যোৱা নাছিল। ইয়াৰ বাৰ্তাখিনি আছিল ইছৰাইললৈ, অৰ্থাৎ গোটেই ইছৰাইল জাতিটোলৈ, অৰ্থাৎ ইছৰাইল জাতিৰ গোটেই বাৰটা ফৈদলৈ। সেই দেশলৈ প্ৰতিটো ফৈদৰ পৰা কিছুমান লোক উভতি আহিছিল। প্ৰতিটো ফৈদৰ পৰা অৱশিষ্ট লোক কিছুমান তেওঁলোকৰ দেশলৈ উভতি আহিছিল। কিন্তু ঈশ্বৰে তেওঁলোকক সম্বোধন কৰি কৈছে, আৰু আমি ভাবোঁ যে মলাখীৰ যোগেদি অহা এই বাৰ্তা এই মানুহবোৰৰ যোগেদি আন ঠাইত থাকি যোৱা লোকবিলাকলৈও বিয়পি গৈছিল। নহিমিয়াৰ পুস্তকৰ পৰা আমি জানিব পাৰোঁ যে ইছৰাইললৈ উভতি অহা আৰু উভতি নহা মানুহবিলাকৰ মাজত সংবাদৰ আদান প্ৰদান চলিছিল। বাৰ্তাবাহক পৰিব্ৰাজক কিছুমানে ইছৰাইল দেশ আৰু ইছৰাইলীয় লোকবিলাক বন্দী হৈ থকা দেশৰ মাজত অহা যোৱা কৰিছিল। আমি এই কথা দেখিবলৈ পাম যে এই বাৰ্তাটো গোটেই বাৰটা ফৈদলৈকে বিয়পি পৰিছিল। প্ৰিয় শ্ৰোতা, আজি আমালৈও ঈশ্বৰৰ বিশেষ বাৰ্তা আহিছে প্ৰভু যীশুৰ যোগেদি, পৰিত্ৰাণৰ শুভবাৰ্তা। সেই পৰিত্ৰাণৰ শুভবাৰ্তা বাৰু আমি চাৰিওপিনে বিলাই দিছোনে? আমাৰ যোগেদি সেই পৰিত্ৰাণৰ শুভবাৰ্তা মানুহে বাৰু শুনিবলৈ পাইছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, গৈছিলে হে মোৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, গৈছিলে হে মোৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। সেই আনন্দত শুভ বাতৰি, সেই আনন্দত শুভ বাতৰি, ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ মই সবাকে শুনাই। পাপৰ গধুৰ বুজাব তেওঁ কান্দ দিলো, কুশৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলো। আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্দ দিলো, কুশৰ ওপৰত প্ৰাণৰ পিলে আমার জীবন দিবল। তেওঁৰ মহান ত্যাগৰ বাণী, তেওঁৰ মহান ত্যাগৰ বাণী, ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ মই সবাকে শুনাই। তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে, তৃতীয় দিনা পুনরুথি